গণনা পুস্তক 2 অধ্যায়। ইজৰাইলৰ সন্তানসকলে চাউনি পতা আৰু প্ৰস্থান কৰা ক্ৰম। যিহুৱাই পুনৰাই মুচি আৰু হাৰুণক ক'লে, ইজৰাইলৰ সন্তানসকলে তেওঁলোকৰ নিজ নিজ সৈন্য দলৰ পিতৃবংশৰ পতাকাৰ গুৰিৰ চাৰিওফালে তম্বু তৰি থাকিব লাগিব। তেওঁলোকৰ তম্বু সাক্ষাৎ কৰা তম্বুলৈ মুখ কৰি থাকিব লাগিব। যিহুদাৰ চাউনিৰ অধীনত থকা লোকসকলে নিজ নিজ সৈন্য দল অনুসাৰে পূব দিশে থকা সাক্ষাৎ কৰা তম্বুৰ ফালে, অৰ্থাৎ সূৰ্য উদয় হোৱাৰ দিশে তম্বু তৰি যিহুদাৰ পতাকাৰ চাৰিওফালে থাকিব লাগিব। অম্মিনাদবৰ পুত্ৰ নহশোন যিহুদাৰ সন্তানসকলৰ অধ্যক্ষ হ'ব। তেওঁ সৈন্যসমূহৰ গণিত লোক আছিল 74,600। তেওঁলোকৰ কাষত ইছাখৰ ফৈদে তম্বু তৰি থাকিব লাগিব। চুৰাৰ পুত্ৰ নথনেলে ইছাখৰ সন্তানসকলৰ অধ্যক্ষ হ'ব। নথনেলৰ সৈন্যৰ সংখ্যা আছিল 54,400। ইছাখৰ গোষ্ঠীৰ কাষত জবুলুনৰ গোষ্ঠীয়ে চাউনি পাতিব লাগিব। হেলুনৰ পুত্ৰ ইলিয়াব জবুলুনৰ সন্তানসকলৰ অধ্যক্ষ হ'ব। জবুলুনৰ সৈন্যৰ সংখ্যা আছিল 57,400। যিহুদাৰ চাউনিৰ গণিত লোক নিজ নিজ সৈন্য দল অনুসাৰে সৰ্বমুঠ আছিল 186,400। প্ৰথমে তেওঁলোকে চাউনিৰ পৰা প্ৰস্থান কৰিব। দক্ষিণ দিশে থকা সৈন্যবোৰে ৰুবেনৰ চাউনিৰ পতাকাৰ চাৰিওফালে থাকিব। চদেউৰৰ পুত্ৰ ইলিচুৰ ৰুবেনৰ সন্তানসকলৰ অধ্যক্ষ হ'ব। ৰুবেনৰ সৈন্যৰ সংখ্যা আছিল 46,500। তেওঁলোকৰ কাষত চিমিউনৰ গোষ্ঠীয়ে তম্বু তৰি থাকিব। চুৰিচদ্দয়ৰ পুত্ৰ চলমিয়েল চিমিউনৰ সন্তানসকলৰ অধ্যক্ষ হ'ব। চিমিউনৰ সৈন্যৰ সংখ্যা আছিল 59,300। তেওঁলোকৰ কাষত গাদৰ ফৈদ থাকিব। ৰুৱেলৰ পুত্ৰ ইলিয়াছফ গাদৰ সন্তানসকলৰ অধ্যক্ষ হ'ব। গাদৰ সৈন্যৰ সংখ্যা আছিল 45,650। ৰুবেনৰ চাউনিৰ গণিত লোক নিজ নিজ সৈন্য দল অনুসাৰে সৰ্বমুঠ আছিল 151,450। তেওঁলোকে দ্বিতীয় হৈ চাউনিৰ পৰা প্ৰস্থান কৰিব। তেওঁলোকৰ সৈন্য দলৰ পাছত চাউনিবোৰৰ মাজত লেবিয়াসকলৰ চাউনি ৰাখি সাক্ষাৎ কৰা তম্বুৰ নিয়া হ'ব। প্ৰতিজনে যিদৰে তম্বু তৰে, সেইদৰে নিজ নিজ শ্ৰেণীত থাকি নিজ নিজ পতাকাৰ কাষে কাষে প্ৰস্থান কৰিব। সাক্ষাৎ কৰা তম্বুৰ পশ্চিম দিশে নিজ নিজ সৈন্য দল অনুসাৰে ইফয়িমৰ ফৈদে চাউনি পাতি থাকিব। অম্মিহুদৰ পুত্ৰ ইলিচামা ইফয়িমৰ সন্তানসকলৰ অধ্যক্ষ হ'ব। ইফয়িমৰ সৈন্যৰ সংখ্যা আছিল 40,500। তেওঁলোকৰ কাষত মনছিৰ ফৈদ থাকিব। পদাচুৰৰ পুত্ৰ গমলিয়েল মনছিৰ সন্তানসকলৰ অধ্যক্ষ হ'ব। মনছিৰ সৈন্য সংখ্যা আছিল 32,200। তেওঁলোকৰ পাছত আহিব বিন্যামিনৰ ফৈদ। গিদিয়নীৰ পুত্ৰ অবিদান বিন্যামিনীৰ সন্তানসকলৰ অধ্যক্ষ হ'ব। বিন্যামিনৰ সৈন্যৰ সংখ্যা আছিল 35,400। ইফয়িম চাউনিৰ গণিত লোক নিজ নিজ সৈন্য দল অনুসাৰে সৰ্বমুঠ আছিল 108,100। তেওঁলোকে তৃতীয় হৈ প্ৰস্থান কৰিব। সাক্ষাৎ কৰা তম্বুৰ উত্তৰ দিশে দানৰ সৈন্য দলে তেওঁলোকৰ পতাকাৰ চাৰিওফালে চাউনি পাতিব। অম্মিচদয়ৰ পুত্ৰ অহিয়েজৰ দানৰ সন্তানসকলৰ অধ্যক্ষ হ'ব। দানৰ সৈন্যৰ সংখ্যা আছিল 62,700। তেওঁলোকৰ কাষতে আছেৰৰ ফৈদে তম্বু তৰি থাকিব। আক্ৰণৰ পুত্ৰ পগিয়েল আছেৰৰ সন্তানসকলৰ অধ্যক্ষ হ'ব। আছেৰৰ সৈন্যৰ সংখ্যা আছিল 41,500। তেওঁলোকৰ পাছত আহিব নপ্তালি গোষ্ঠী। অন্যনৰ পুত্ৰ অহিৰা নপ্তালী সন্তানসকলৰ অধ্যক্ষ হ'ব। নপ্তালীৰ সৈন্যৰ সংখ্যা আছিল 53,400। দানৰ চাউনীৰ গণিত লোক সৰ্বমুঠ আছিল 157,600। তেওঁলোকে চাউনীৰ পৰা নিজ নিজ পতাকা লৈ শেষত প্ৰস্থান কৰিব। ইজৰাইলৰ সন্তানসকলৰ পিতৃবংশৰ সৰ্বমুঠ 603,550 সৈন্য দল অনুসাৰে চাউনীবোৰ গণিত লোক আছিল। কিন্তু যিহুৱাই মুচিক দিয়া আজ্ঞা অনুসাৰে লেবিয়াসকলক ইজৰাইলৰ সন্তানসকলৰ মাজত গণনা কৰা নহ'ল। যিহুৱাই মুচিৰ দ্বাৰাই দিয়া আজ্ঞা অনুসাৰে ইজৰাইলৰ সন্তানসকলে সেই সকলো কাৰ্য কৰিলে। তেওঁলোকে নিজ নিজ গোষ্ঠী আৰু পিতৃবংশ অনুসাৰে নিজ নিজ পতাকাৰ তলত তম্বু তৰিলে আৰু সেইদৰে প্ৰস্থান কৰিলে।